এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নবীকৰণযোগ্য শক্তিৰে ৰাজ্যৰ শক্তিখণ্ডক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ বিলাসীপালাৰ খুদিগাঁৱত 70 মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ উদ্বোধন, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰহিলৈ সৰুসজাইত বাগৰুম্ব দহো অনুষ্ঠান, পূৰ্ণগতিত শিল্পীসকলৰ আখৰা অব্যাহত, পহিলা মাঘ উপলক্ষে ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থানত অগণন লোকৰ সমাগম, আহোম ৰাজত্বৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী অটুট ৰখাৰ উদ্দেশ্যে শিৱসাগৰত ৰংপুৰ মেলা, 77 সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্ৰতীকপটত ধুবুৰীৰ পোৰামাটিৰ শিল্পৰ প্ৰদৰ্শনৰ প্ৰস্তুতি আৰু অসমৰ 3টা প্ৰকল্পত বিশ্ব বেংকৰ অনুমোদন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে অৰূপ শৰ্মা। ৰাজ্যত সম্প্ৰতি 680 মেগাৱাট সৌৰশক্তি উৎপাদন হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত 70 মেগাৱাট ক্ষমতাসম্পন্ন এটা সৌৰশক্তি প্ৰকল্পৰ উদ্বোধন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰকল্পটোৱে ৰাজ্যখনক বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব।
APDCL যুটীয়াভাৱে আজি আমি ইয়াতে বিলাসীপাৰাত 70 মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প এটা আজি আমি উদ্বোধন কৰিছো আৰু খুব অভিলেখ সংখ্যক সময়ত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু ই আমাৰ ৰাজ্যক বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব। আমাৰ ৰাজ্যত এটা সময়ত আমাৰ লগত একেবাৰেই চলাৰ পাৱাৰ নাছিলে। আজি আমাৰ এই 70 মেগাৱাটক যদি আমি ধৰি লওঁ, তেতিয়াহ'লে ৰাজ্যত এতিয়া আমাৰ 680 মেগাৱাট চলাৰ পাৱাৰ আমি উৎপন্ন কৰোঁ। SJVN-এ শোণিতপুৰ জিলাৰ বৰচলাত আৰু এটা প্ৰকল্প কৰি আছে, তাতে আমি অহা এপ্ৰিল মাহৰ ভিতৰত তাকো উদ্বোধন কৰিব পাৰিম। তাত আমি আৰু 50 মেগাৱাট সৌৰ শক্তি আমি উৎপাদন কৰিব পাৰিম।
প্ৰায় 350 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত বছৰি প্ৰায় 141 মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰাৰ উপৰি প্ৰায় 115,000 টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শোণিতপুৰ জিলাৰ বৰচলাত নিৰ্মীয়মান 50 মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্পটো অহা এপ্ৰিলত উদ্বোধন কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে। নবীকৰণযোগ্য শক্তিৰে অসমৰ শক্তিখণ্ডক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। ডঃ শৰ্মাই ইয়াৰ পূৰ্বে বিলাসীপাৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ 18,375 গৰাকী মহিলাৰ মাজত প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতা আঁচনিক ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ আঁচনি বুলি অভিহিত কৰে। তেওঁ লগতে মহিলাসকলক আঁচনিৰ ধনৰাশি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহান জনায়। ডঃ শৰ্মাই আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা চাপতগ্ৰামৰ শান্তিপুৰ ক্ষুদ্ৰ প্ৰাথমিক আয়ুষ্মান আৰোগ্য কেন্দ্ৰলৈ এখন এম্বুলেন্স আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। সেইদিনা বিয়লি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি চলি আছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটীত আহি উপস্থিত হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি বাগৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰে। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত প্ৰকাশ কৰে।
আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱেৰে সমৃদ্ধ বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা নৃত্যৰ সমূহীয়া প্ৰদৰ্শন বাগৰুম্বা দহৌ আমি আয়োজন কৰিছো। ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব।
বাগৰুম্বা দহো অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত বিটিচিত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলৰ 17 জানুৱাৰীত হ'বলগীয়া নথি পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে অহা 18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি প্ৰধানমন্ত্ৰীয়ে অংশ ল'বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গুমটিলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাউতালৈ চলিবলগীয়া 2খন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
বিহু আৰু ঝুমুৰৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ বিশ্বই দেখিব অসমৰ অন্যতম ভূমিপুত্ৰ বড়ো সমাজৰ বাগৰুম্বা নৃত্যৰ বিশালতা। অহা 17 জানুৱাৰীত সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব বাগৰুম্বা দহো, য'ত একেলগে তালে তালে নাচিব 10 সহস্ৰাধিক নৃত্যশিল্পীয়ে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে বাগৰুম্বা নৃত্যৰে গঢ়িব এক সোণালী ইতিহাস। খাম চিফুং চেৰজাৰ তালে তালে জিলিকি উঠিব অসমৰ বৰ্ণিল সংস্কৃতি। তেন্তে আহক আমি সকলোৱে অহা 17 জানুৱাৰীত হবলগীয়া এই বাগৰুম্বা দহো অনুষ্ঠানৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত।
বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
পহিলা মাঘ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ, নামঘৰ আৰু অন্য ধৰ্মীয় উপাসনাস্থলীসমূহত অগণন লোকৰ সমাগম হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাঘৰ প্ৰথম দিন উপলক্ষে আজি নামনি অসমৰ বিভিন্ন ঠাইত মাঘৰ বিশেষ সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ চেঙাৰ ঐতিহ্যমণ্ডিত সভা মহোৎসৱ 93 সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে। একেদৰে নলবাৰী জিলাৰ হাৰিভাঙাতো সভা মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। বাক্সা জিলাৰ কাৰহানাৰ শ্ৰীশ্ৰীকৃষ্ণ সত্ৰটো কালিৰে পৰা 4 দিনীয়াকৈ মাঘ সভা মহোৎসৱ অনুষ্ঠিত হৈছে। এই উপলক্ষে আজি ভাগৱত ভ্ৰমণ আৰাজ বন্দনা নাম প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। একেদৰে বজালীৰ ঐতিহাসিক শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰত এইবেলি 301 সংখ্যক মাঘী সভা মহোৎসৱ পালন কৰা হৈছে। মন্দিৰ পৰিচালনা সমিতি আজি পুৱা 5 বজাৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱৰ দ্বাৰ জনসাধাৰণৰ বাবে মুকলি কৰে। হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিবেণী সংগমৰূপে খ্যাত কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত আজি পহিলা মাঘ উপলক্ষে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত মণিকূট উৎসৱ অনুষ্ঠিত কৰা হয়। জাতি ধৰ্ম নিৰ্বিশেষে বহুসংখ্যক লোকে পুৱা মক্কা দৰগাহৰ পৰা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ উলিওৱা সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই উৎসৱত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বহুকেইগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ ধৰ্মীয় স্থানসমূহতো অগণন লোকে আজি ভিৰ কৰা পৰিলক্ষিত হয়। কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, বালাজী মন্দিৰ, দৌলগোবিন্দ মন্দিৰ, উমানন্দ, শুক্ৰেশ্বৰ দেৱালয়কে ধৰি ধৰ্মীয় স্থানসমূহত আজি পুৱাৰে পৰা বহু লোকৰ সমাগম ঘটে। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰংমহলত মাঘ বিহু উপলক্ষে কাবাডী, ৰছীটনা, দৌল, টেকেলি ভঙা, মিঠাতেল হানি, কলগছত উঠাৰ দৰে প্ৰীতিমূলক খেল ধেমালিৰ আয়োজন কৰা হয়। গোৱালপাৰাৰ ৰাভা উদ্যোগিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰ আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ ৰীতি অনুযায়ী জিলাখনৰ বিভিন্ন প্ৰান্তত সমজুৱাভাৱে আজি মাহ কৰাই আৰু পিঠা পনা ভোগোৱা হয়। জনগোষ্ঠীটোৰ লোকসকলে মেজি জ্বলোৱাৰ পাছত বিহুৰ দিনা পুৱা ঘৰৰ পৰা অনা পাৰম্পৰিক খাদ্যবস্তু হিংসা বা আখেজ দূৰ কৰাৰ কামনাৰে এনেদৰে ভগাই লয়। বৰপেটা জিলাত কালিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত আজি পহিলা মাঘৰ দিনটোত মেজি জ্বলোৱা হয়। ধুবুৰী, নলবাৰী, মানকাছাৰ আৰু বৰাক উপত্যকাৰ জিলাকেইখনতো ভোগালী বিহুৰ আনন্দমুখৰ পৰিৱেশৰ বাতৰি আমাৰ সংবাদদাতাই প্ৰেৰণ কৰিছে। নগাঁও জিলাৰ নেহেৰুবালিত কালিৰে পৰা 6 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা 113 সংখ্যক ভোগালী বিহু উৎসৱৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচন, জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা আৰু শিশুসকলৰ মাজত চিত্ৰাংকনৰ লগতে বিভিন্ন খেল ধেমালিৰ আয়োজন কৰা হয়। শিৱসাগৰত টাই আহোম যুৱ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত ৰংপুৰৰ বাকৰিত ৰংপুৰ মেলা অনুষ্ঠিত হৈছে। আহোম ৰাজত্ব স্মৃতি আৰু হাতামপুৰ সুখীয়া সম্প্ৰীতিৰ এনাজৰী অটুট ৰখাৰ উদ্দেশ্যে 2011 চনৰ পৰা মাঘ মাহৰ প্ৰথম দিনটোত এই মেলাৰ আয়োজন কৰা হয়। এই মেলাত ৰছীটনা, পিছল খুটাত বগোৱা, কৰি খেলাকে ধৰি পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয়। শিৱসাগৰ আৰক্ষী চাউনীতো আজি কৰ্তব্যৰত আৰক্ষীসকলে কামৰ দায়বদ্ধতাৰ মাজতে পৰম্পৰাগত ৰীতি নীতি পালন কৰি ভোগালী বিহুৰ উৎসাহত অংশগ্ৰহণ কৰে। অহা 26 জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া 77 সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল'বলগীয়া অসমৰ প্ৰতীকপথযোগে ধুবুৰী জিলাৰ আছাৰিকান্দি গাঁৱৰ পোৰামাটিৰ শিল্প প্ৰদৰ্শন কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে সাজি উলিওৱা এই প্ৰতীকপটৰ জৰিয়তে আছাৰিকান্দি শিল্পীসকলৰ দৈনন্দিন জীৱন, তেওঁলোকৰ আহিলাপাতি, কেঁচা সামগ্ৰী আৰু উৎপাদিত সামগ্ৰীৰ লগতে ৰাজ্যৰ গ্ৰামাঞ্চলৰ সৈতে জড়িত সাংস্কৃতিক উপাদানসমূহ প্ৰদৰ্শন কৰা হ'ব। এই প্ৰতীকপটৰ বাবে আনুমানিক 45-50 লাখ টকা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে ধুবুৰীৰ দেৱীতলা উন্নয়ন খণ্ডৰ অন্তৰ্গত আছাৰিকান্দি নামৰ সৰু গাঁওখন মৃৎশিল্পৰ বাবে বিখ্যাত। পৰৱৰ্তী বাতৰি শুনক।
বিশ্ববেংকে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ উন্নয়ন, সকলো বতৰৰ অনুকূল আন্তঃগাঁথনি নিৰ্মাণ আৰু সেৱা প্ৰদান প্ৰক্ৰিয়া সুচল কৰি তোলাৰ লগতে 40 লাখ শিক্ষাৰ্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে 3টা প্ৰকল্পত অনুমোদন জনাইছে। ভাৰতৰ বাবে থকা বিশ্ববেংকৰ কাৰ্যবাহী সঞ্চালক পল প্ৰচিয়ে প্ৰকাশ কৰা মতে 35 কোটি ডলাৰেৰে ৰূপায়ণ কৰিবলগীয়া অসম দুৰ্যোগ অনুকূল পথ উন্নয়ন প্ৰকল্পই বিশেষকৈ পাহাৰীয়া ঠাইসমূহত সকলো বতৰৰ বাবে অনুকূল পথ নিৰ্মাণত সহায় কৰিব আৰু জনজাতীয় তথা গ্ৰামাঞ্চলৰ যাত্ৰীসকলৰ যাত্ৰাৰ সময় ৰাহি কৰাত সহায় কৰিব। এই প্ৰকল্পই ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ যাতায়াত আৰু পৰিবহণ ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই প্ৰকল্পই ৰাজ্যৰ 50,000ৰো অধিক যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিব। একেদৰে 25 কোটি ডলাৰেৰে ৰূপায়ণ কৰিবলগীয়া অসম বিদ্যালয় শিক্ষা আৰু কিশোৰ কল্যাণ প্ৰকল্পৰ অধীনত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ 20 লাখ ছাত্ৰ ছাত্ৰীৰ ফলাফল উন্নত কৰাত সহায় কৰিব আৰু 10ৰ পৰা 19 বছৰ বয়সৰ অন্য 20 লাখ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। 8 কোটি ডলাৰেৰে কাৰ্যকৰী কৰিবলগীয়া অসম প্ৰশাসন আৰু সেৱা প্ৰদান কাৰ্যসূচীয়ে আবণ্টন আৰু ৰাজহুৱা সম্পদৰ ব্যয়, প্ৰশাসনিক সেৱা প্ৰদান প্ৰক্ৰিয়া আৰু ডাটা প্ৰণালীকে ধৰি ৰাজহুৱা বিত্তীয় ব্যৱস্থা শক্তিশালী কৰি তুলিব। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰিত কামৰূপ জিলাৰ কৃষি আৰু কৃষকৰ উন্নয়ন সন্দৰ্ভত জিলা কৃষি বিষয়া মানৱজ্যোতি দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাসে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ এগৰালৰ মৃত্যুৰ দিন 17 জানুৱাৰীৰ শিল্পী দিৱসৰ দিনটো বিশেষভাৱে আয়োজন কৰিছে। সেইদিনা নিশা 8:02 পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ এগৰালৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব। অনুষ্ঠানটোৰ নিৰ্বাচিত অংশ 18 জানুৱাৰী দেওবাৰে সন্ধিয়া 7:45 মহাবাহু চেনেলযোগে প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে অলিম্পিক খেলুৱৈসকলক প্ৰশিক্ষণ দিয়া দেশৰ বিখ্যাত সংস্থা ইনস্পায়াৰ ক্ৰীড়া প্ৰতিষ্ঠানৰ সহযোগত গুৱাহাটীত এটা অত্যাধুনিক ছেটেলাইট ক্ৰীড়া কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰতিভাৱান যুৱ খেলুৱৈসকলক উন্নত তথা আধুনিক ক্ৰীড়া প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ক্ৰীড়া বিভাগ আৰু ইনস্পায়াৰ প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত পৰিচালিত এই কেন্দ্ৰৰ জৰিয়তে প্ৰথম পৰ্যায়ত এথলেটিক্স, আৰ্চাৰী, টাইকোৱাণ্ডো, টেবুল টেনিছ, লন টেনিছ, দবা আৰু সাঁতোৰৰ শিবিৰ আয়োজন কৰা হৈছে। দবা খেলেৰে কাইলৈৰ পৰা হ'বলগীয়া এই শিবিৰত দেশৰ অলিম্পিক কাৰ্যসূচী অনুযায়ী দীৰ্ঘম্যাদী প্ৰশিক্ষণ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈ চিনাক্তকৰণ আৰু প্ৰশিক্ষকৰ বিকাশৰ বাবে কাম কৰা হ'ব। ডিব্ৰুগড়ৰ মোহনাঘাটত আজি ব্ৰহ্মপুত্ৰত এজন যুৱক সন্ধানহীন হয়। বন্ধুসকলৰ সৈতে নদীৰ পাৰত ফুৰিবলৈ যোৱাৰ সময়ত ভৰি পিছলি যুৱকজন নদীত উটি যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে আমাৰ সংবাদদাতাক জনাইছে। যুৱকজন ডিব্ৰুগড়ৰ শান্তিপাৰাৰ অশোক পথৰ লোহিত মণ্ডল বুলি আমাৰ সংবাদদাতাই জনাইছে। এছ ডি আৰ এফৰ দলে যুৱকজনক উদ্ধাৰৰ বাবে অভিযান চলাইছে যদিও এতিয়ালৈকে কোনো সংসূত্ৰ লাভ কৰা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নবীকৰণযোগ্য শক্তিৰে ৰাজ্যৰ শক্তিখণ্ডক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ বিলাচীপাৰাৰ খুদিগাঁৱত 70 মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ উদ্বোধন, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰহিলৈ সৰু সজাইত বাগৰুম্বা দহো অনুষ্ঠান, পূৰ্ণগতিত শিল্পীসকলৰ আখৰা অব্যাহত, পহিলা মাঘ উপলক্ষে ৰাজ্যৰ বিভিন্ন ধৰ্মীয় স্থানত অগণন লোকৰ সমাগম। আহোম ৰাজত্বৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী অটুট ৰখাৰ উদ্দেশ্যে শিৱসাগৰত ৰংপুৰ মেলা। 77 সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্ৰতীকপটত ধুবুৰীৰ পোৰামাটিৰ শিল্প প্ৰদৰ্শনৰ প্ৰস্তুতি আৰু অসমৰ 3টা প্ৰকল্পত বিশ্ববেংকৰ অনুমোদন।
৭:১০ মিনিটত শুনিবলৈ পাব।